এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৯৩ সংখ্যক বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিতঘাটত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 4:30 পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদি 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতীৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে এই ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এই এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে ভাৰতীয় বায়ুসেনাৰ 93 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে বৰঝাৰৰ সেনা চাউনীত সেনাবাহিনীৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেশ্যন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। এই আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰাংগনা কনকলতা বৰুৱাৰ নামত স্থাপন কৰিবলৈ লোৱা এই বিশ্ববিদ্যালয়খন শ্বহীদগৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।
আসাম মে জগা জহা উনকে আহুতি বননে কা অবসর উনকো মিলা অর ওয়ের শি বিকেম দ্য মার্টিয়র ফর দিস কান্ট্রি গিভ হার লাইফ ফর ইন্ডিয়াস ইন্ডিপেন্ডেন্স নথিং বেটার দ্যান বিল্ডিং এ ইউনিভার্সিটি ইন হার নেম আই কনগ্রাচুলেট দ্য চিফ মিনিস্টার এন্ড হিজ এন্টায়ার ক্যাবিনেট।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বিশ্ববিদ্যালয়খনে 2025 চনৰ নতুন অসমৰ বিকাশ আৰু বিৱৰ্তনৰ ৰূপকথাক প্ৰতিনিধিত্ব কৰিব। ৰূপকোঁৱৰে অসমীয়া চলচ্চিত্ৰ জগতৰ উল্লেখ ঘটোৱা পবিত্ৰ ভূমিত আধাৰশিলা স্থাপন কৰা এই বিশ্ববিদ্যালয়খনে ঐতিহ্য, আধুনিকতা আৰু প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। 5000 আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ 5550 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰিব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আজিৰ অনুষ্ঠানত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3800 গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1750 গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব। ইয়াকে লৈ ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা 1,26,993 বৃদ্ধি পাব। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি লক্ষীমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ কালি অষ্টম দিনা বহু গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া চৌহদত 10 দিনীয়াকৈ এই গ্ৰন্থমেলাৰ আয়োজন কৰিছে। কালি গ্ৰন্থমেলাথলীত আয়োজিত কবি সন্মিলন সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে উদ্বোধন কৰে। কবি সন্মিলনখন সঞ্চালনা কৰে লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, কবি তথা লেখক ডঃ ৰাতুল কুমাৰ লাহনে। এই অনুষ্ঠানত কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। ইয়াৰ পাছতে অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাত 8খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে। ডিমা হাছাও জিলাৰ হাৰাংগাজাৰ বৌলচল জলপ্ৰপাতত কালি সন্ধানহীন হোৱা শিলচৰ NIT অভিযান্ত্ৰিক বিভাগৰ প্ৰথম বৰ্ষৰ 2গৰাকী ছাত্ৰী আৰু 1জন ছাত্ৰৰ ভিতৰত 1জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। NDRFএ 3গৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্ধানত চলোৱা উদ্ধাৰ অভিযানৰ অন্তত উত্তৰ প্ৰদেশৰ সৰ্বকৃতিকা সিং নামৰ 20-বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পানীত ডুব যোৱা উত্তৰ প্ৰদেশৰ সৌহাৰ্দ্য ৰায় আৰু বিহাৰৰ ৰাধিকা এতিয়াও সন্ধানহীন হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।